গীতমালা 126 অধ্যায় যাত্ৰাৰ সংগীত। জিহুৱাই যেতিয়া চিয়োনক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিলে, তেতিয়া আমি সপোন দেখা মানুহৰ নিচিনা হলো। তেতিয়া আমাৰ মুখ হাঁহিৰে ভৰি পৰিল, আমাৰ জিভা আনন্দ গানেৰে পৰিপূৰ্ণ হ'ল। আন জাতিৰ লোকসকলে তেতিয়া কোৱাকুই কৰিলে, জিহুৱাই তেওঁলোকৰ কাৰণে অনেক মহৎ কাৰ্য কৰিলে, জিহুৱাই আমাৰ কাৰণে অনেক মহৎ কৰ্ম কৰিলে, সেয়ে আমি আনন্দ কৰিলোঁ। হে জিহুৱা, নেগেভ মৰুভূমিৰ জুৰিবোৰৰ নিচিনাকৈ তুমি আমাৰ ভৱিষ্যত আগৰ অৱস্থালৈ ঘূৰাই আনা। যিসকলে চকুলোৰে বয় তেওঁলোকে আনন্দৰে দাব, যিসকলে কান্দি কান্দি কঠীয়া ববলৈ ওলাই যায় তেওঁলোকে নিশ্চয় আনন্দেৰে নিজৰ ডাঙৰি লৈ ওলটি আহিব।